Good evening. Itu Akashvani Kohima. Samlaga khobor puri ase imkong nongla. Pohila headlines. Nagalandra itu laga 62nd statehood din manaise. Chief Minister Nipiruba Milmilap Shanti Arosop Eki Izate Dorkar rakhigena aage parhai jabali aru Milmilap samajikta banai dibali Dorkar janai dise. Hornbill Festival laga 25th edition pra state laga dhun cultural heritage to global stage di dikhai rakhigena shuru korise. Chief Minister Nipiruba inclusivity aro bishido ENPO issues te samna kuribulita laga sarkar laga commitment to dubara janai dise aro Nagaland Health aro Family Welfare Minister P Palwang Konyak pra loigina state pra World AIDS Day manaise. Itia pura khobor. Nagaland bra itu laga 62nd statehood din do aji manaise. Sal 1963 itu din Nagaland do India laga 16th state hui jaise. Nagaland laga itihasti dangor kamiyap to commemorate korigina state level celebration do Nagaland Civil Secretariat Plaza Kohima di Chief Minister Nipiruba jama kori thakya khan logoti kotha korigina manaise ta laga speech de Chief Minister bra utu samoy thakya India laga President Dr S Radhakrishnan bra kwa quote koridigina dosti bra samajikta banai dibole modopti kintu ghin koriya aru hinsa bra itu nosto koride amikhan bra pichi wala hatai dikena pohila wala do adopt koribole মাতিছে শ্রী রিওপ্রা কৈছে কে ইটো কথা কান্দু আজি ভি বেশি মিলি কিনা রিলেভেন্ট থাকি আছে আৰু মিলমিলাপ শান্তি আৰু একি মান কৰিয়া লগা দৰকাৰ বা আগে পঢ়াই দি আৰু সমাজ লগা মিলাজৰা বনাই দি বুলি দৰকাৰ জনাই দিছে
পিছ ফৰ ডেভেলপমেণ্ট এণ্ড ডেভেলপমেণ্ট ফৰ পিছ আৰ গভৰ্নেন্স কৰ্নাৰষ্টোন ৰিফ্লেক্টছ দিছ এনডিউৰিং সেণ্টিমেণ্ট
Chief Minister Nipiruba alak alak unuti kam di state bra aki parhai jua janai gina Nagalando ekta state hisabi banai jua pasuti bishi dangor uthi jua khan janai dise tai bra Nagaland laka sob manokhan logodi milai gina nijor jibon di khushi aru dhunbadi aniboli kam koribole bi onurodh korise state bra aki parhaboli karone sopna laka line di Chief Minister Riobra কিছুমান দরকার ইনিশিয়েটিভ খান লক্ষ্য করে দিয়ে কিনা স্টেটি গভর্নেন্স আর এডুকেশন ভাল করে দিব ভাবনা খান রাখিয়া কই দিছে ইটু দি টিচার অ্যাটেন্ডেন্স মনিটরিং সিস্টেম টাইমস স্মাইল অ্যাপ আর স্মার্ট সেক্রেটারিয়েট খান মিলাই কিনা লক্ষ্য করে দিছে তারপর ফাউন্ডেশন স্টোন দবি সাতটা লাইট হাউস স্কুল কমপ্লেক্স কারণে নেক্টার প্রজেক্ট বা ভার্চুয়ালি বহাই দিছে চিফ মিনিস্টার বা স্টেট লাগা activities aru kamiyap khan dikhai rakhe exhibition de bi holai dise celebration de march past to 11 parade contingent bra special presentation aru cultural events kan rakhise Hornbill Festival laga 25th edition Jonto Nagaland laga subse iconic cultural event majudi ekta ase itu do dangru festivity logoti state laga dun cultural heritage to global stage logoti dikhai kina ajibra shuru korise আগুদি ফাংচন খোলাই দি কিনা নাগালেণ্ড গভৰ্ণৰ লা গণেশান পৰা কৈছে কি ষ্টেট পৰা ফেষ্টিভেল লগা 25th চাল পুঞ্জিয়াক হিচাপে কি কামিয়াব হৈছে এইটো ৱাপাছ আহি যায় কিনা ভাৱনা কৰিবলৈ সময় আছে বুলি কৈছে তাৰ পৰা কৈছে কি ইউনিটি ইন ডাইভাৰ্চিটি চেলিব্ৰেট কৰিবলৈ সময় এটা আছে আৰু চব ইগি ইজাত কৰি কিনা বুজাবুজি থাকি ভাল ফিউচাৰ দি পঢ়াই যাব বুলি কাৰণে মাতিছে
And inspire us all to appreciate and pursue the marvels of our history and tradition. As we open this festivities today, let our hearts open as well to new friendships and everlasting bonds.
Chief Minister Nipiruba State Sarkar aru Nagaland laga manukhan laga naam de sob visitors logodi land of festivals aru festival of festivals ti swagat korise partner countries United States Peru Japan aru Wales aru partner states Telangana aru Sikkim logodi swagat kore Sri Rio pra koise ke tai khan juklo pra ido occasion tu dangor dorkar milai di ase
The success of this globally recognized event for the past 25 years is a testament to the resilience, creativity and unity of Naga people. Each citizen is a stakeholder in this remarkable journey.
and the triumph of the Hornbill Festival belong to all of us. To our esteemed guests, we are truly grateful for your presence and hope you experience the warmth of Naga hospitality.
Occasion the charter country partners laga ambassadors prabhi jumaguri thagya khan logodi gutha korese padma bhushan grammy aro oscar jitiya composer dr ar rehman prabhi occasion the gutha korese chief minister nipurio bra inclusivity aro bishidu enpu isilogodi samna korubli talaga sarkar commitment thakya du dubara janai dise tarbra 62nd statehood din celebration koimadi aji edo koirise
submitted our comments on the draft memorandum of settlement today ministry of home affairs
sob manukhan karoni tokobisadi iki hisabi age porhai jaboli janai digena shri rio pra omitisi idukampra partnership laka notun era aro sob karone growth ani dibuli shuru koribo chief minister ba koisi ki naga political issue bal kori dibuli tu sarkar karone sobse ujja dorkar thaki ase kintu tai bra koisi ki notun nnpg groups aro taikan majudi hitordi mila juran na thaki abra naga political issue bal kori dibuli di dangor duk rakhi di ase bele koise
acting on decisions taken in the cabinet meeting of the November 16, 2024 I along with my cabinet colleagues met the union home minister on November 21, 2024 to reiterate our urgency and discussion issued including the recent press statement by the chief political negotiator of NSCNIM while resolving the naga political issue remained a top priority
agashwani kohimabra apni khan karoni khobor ani di ase khobor khan joldi honibo karoni ami khan laga excendals iar news alerts aro iar underscore kohimadi follow koribe apni khan ba idu khobor do news and your app aro youtube channel iar news kohimabra bi honiboli paribo Nagaland Health and Family Welfare Minister P. Paiwang Konyak Praloigina, Aji State Pra World AIDS Day Indu Managina, and 6th Hall, Naga Heritage Village Kisamari Rakise. Program Day Kotakurigina Shri Paiwang Prakwisiki, Tik Rasta di Jabi Laga, Team Nichidi Din Maniado, HIV AIDS Lokodi Laraide, Ake Porhaijodi Kayasi, Jibon Noxan Walokodi Mandia, Aro, Edo Global Health Dukilabi Laraide, Dubara Kamit Kuria Somaita Sibili. কইছে শ্রী পাইওয়াং প্রা সব লোকদি এডুকেশন টেস্টিং আর ট্রিটমেন্ট লবলি কইছে
commitment spread the awareness about HIV AIDS through videos through print medias especially to the rural areas we should not discriminate and the society should not stigmatize the individuals those who are suffering with HIV AIDS
Ministerba Jumaguri Thagya Khan Logodi HIV Khilaf Itu Laraidi Dubara Commitment Karni Kosam Tu Administer Kuri Dise. Nagaland Deputy Chief Minister T.R. Zeliangbra Multimedia Exhibition Du Aji Naga Heritage Village Di Khulai Dise Jonto Minister of Information and Broadcasting Niji Di Central Bureau of Communication Kohima Ba Joga Kuri Se. Exhibition Laga Asul Bhavana Du Central Sarkar Aro Modi 3.0 laga alag alag flagship schemes aro policies kan dekhai dibula ase additional director general press information bureau ministry of information and broadcasting kripa shankar yadav pra agashwani news lokodi kotha korise
ye 10 day exhibition hai by the central bureau of communication jisme hum log pura showcase karenge viksit bharat ko the developed india 2047 jisme skill india आपका उज्ज्वला डिफरेंट स्कीम्स के माध्यम से जो भारत को एक साथ ले चलना है उसी का प्रयास है ये एग्जीबिशन में
दो सीन रखिया एग्जीबिशन दी फोक डांस कंपटीशन कल्चरल परफॉर्मेंस स्टोरी टेलिंग आरो क्विज कंपटीशन दो सेंट्रल सर्कल लगा फ्लैगशिप प्रोग्राम दी धोरी किना रखी बोला से प्राइसेस कंदो अलग अलग कंपटीशन दी जीतिया खान लोगों दी बोला से আৰু একটা ডাঙৰ গদম উঠাই দিয়া দি নাগালেণ্ড চৰকাৰ আৰু ব্ৰিটিছ হাই কমিশ্যন অফ ইণ্ডিয়াৰ পৰা একটা মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং এম অ' ইউটো চহী কৰি কিনা প্ৰেষ্টিজিয়াছ জিভেনিং স্কলাৰশ্বিপ প্ৰগ্ৰাম দি পাংস্তা এনুৱেল শ্লটছটো খালী নাগালেণ্ড পৰা কেণ্ডিডেটছ কাৰণে ৰিজাৰ্ভ কৰি ৰাখি দিবলৈ আছে এম অ' ইউটো এডভাইজাৰ টু চিফ মিনিষ্টাৰ নাগালেণ্ড আৰু চেয়াৰমেন ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ নাগালেণ্ড আই ডেন শ্ৰী আবু মেটা আৰু ব্ৰিটিছ ডেপুটি হাই কমিশনাৰ কলকাতা ডক্টৰ এণ্ড্ৰিউ ফ্লেমিংব্ৰ চিফ মেজিষ্ট্ৰেটক অফিচিয়েল ঘৰটি যোৱাকালি চহী কৰিছে। এইটো চহী কৰা চেৰেমনিটো চিফ মেজিষ্ট্ৰেট নাগালেণ্ড শ্ৰী নিফিৰিও আৰু ব্ৰিটিছ হাই কমিশনাৰ ডু ইণ্ডিয়া শ্ৰীমতী লিণ্ডা কেমেৰন খান সামনিটি চহী কৰিছে। এইটো কোলাবৰেশ্যন বা এক চাল মাষ্টাৰ্ছ ডিগ্ৰীটো ইউকে ইউনিভাৰ্চিটি চবটি পূৰা ফাণ্ডিং দিবলৈ আছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দি আছে। নাগালেণ্ড এইটো লগা 62nd ষ্টেটহুড দিন মানাইছে। চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা মিল মিলাপ শান্তি আৰু চব একে এজাতি দৰকাৰ ৰাখি কিনে আগে পঢ়াই যাবলৈ আৰু মিল মিলাপ সামাজিকতা বনাই দিবলৈ দৰকাৰ জনাই দিছে। হৰ্ণবিল ফেষ্টিভেল লগা 25th এডিশ্যন পৰা ষ্টেট লগা ধুম কালচাৰেল হেৰিটেজটো গ্লোবেল ষ্টেজ দি দেখাই ৰাখি কিনে শুৰু কৰিছে। চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা ইনক্লুচিভিটি আৰু বিচিডো ইউএনপিঅ' ইচ্যুছটি চামনা কৰিবলৈ তাৰ লগা চৰকাৰ লগা কমিটমেণ্টটো দুবাৰ জনাই দিছে। আৰু নাগালেণ্ড হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ মিনিষ্টাৰ পি পাইৱাং কন্যাক পৰা লৈ কিনে ষ্টেট বা ৱৰ্ল্ড এইডছ ডিন মানাইছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি খান চব কাৰণে ভাল ৰাতি হবি।